মথি অধ্যায় এঘাৰ। এইদৰে যীশুৱে তেওঁৰ বাৰজন শিষ্যক আদেশ দি অঁতালত সেই ঠাই এৰি তেওঁলোকৰ নগৰে নগৰে উপদেশ দিবলৈ আৰু ঘোষণা কৰিবলৈ কল। পাছে জোহনে বন্দীশালত খ্ৰীষ্টৰ কৰ্মৰ বাৰ্তা শুনি নিজৰ কেইজনমান শিষ্যৰ দ্বাৰাই তেওঁক সুধি পঠালে,
আহিব লগাজনা আপুনিয়েই নে নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম?
যীশুৱে উত্তৰ দি তেওঁবিলাকক কলে,
তোমালোক যোৱা, যি শুনিছা আৰু দেখিছা তাৰ সম্বাদ জোহানক দিয়াগৈ। অন্ধই পুনৰাই দৃষ্টি পাইছে, খৰাই খোজ কাঢ়িছে, কুষ্ঠৰোগীক সূচী কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা হৈছে, আৰু যিজনে মোত বিঘিনি নাপায় তেওঁ ধন্য।
পাছে তেওঁলোক যাওঁতেই তেওঁ জোহানৰ বিষয়ে লোকসমূহৰ আগত এই কথা কবলৈ ধৰিলে,
তোমালোকে কি চাবলৈ অৰণ্যলৈ গৈছিলা? বতাহ লৰোৱা নল নে? তেনেহলে কি চাবলৈ গৈছিলা? মিহি কাপোৰ পিন্ধা মানুহ নে? চোৱা, যিবিলাকে মিহি কাপোৰ পিন্ধে তেওঁলোক ৰাজকাৰেঙত থাকে, তেন্তে কেলেই ওলাই গৈছিলা? ভাৱবাদীক চাবলৈ নে? হয়, মই তোমালোকক কওঁ, ভাৱবাদীতকৈও শ্ৰেষ্ঠ এজনাক। চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব, যাৰ বিষয়ে এই বচন লিখা আছে সেইজনা তেওঁই। মই তোমালোকক স্বৰূপকৈ কওঁ, তিৰোতাৰ পৰা জন্ম পোৱাবিলাকৰ মাজত জোহন বেপ্তাইজতকৈ মহান কোনো ওলোৱা নাই, কিন্তু স্বৰ্গৰাজ্যত সৰুতকৈ সৰুজনেই তেওঁতকৈ মহান। আৰু জোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য বালাক্ৰান্ত হৈছে আৰু বলৱানে তাক আক্ৰামী লয়, কিয়নো জোহনলৈকে সকলো ভাৱবাদীয়ে আৰু বিধান শাস্ত্ৰে ভাবুক্তি প্ৰকাশ কৰে। আৰু তোমালোকক যদি এই কথা গ্ৰহণ কৰিব খোজা, তেন্তে আহিব লগা যি এলিয়াত তেওঁই সেইজনা, যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। এই কালৰ মানুহবিলাক কাৰ লগত তুলনা দিম? যিবিলাক ল'ৰাই বজাৰত বহি থাকি নিজৰ সংগীবিলাকক মাতি কয়, আমি তোমালোকৰ আগত বাঁহী বজালো কিন্তু তোমালোকে নানাছিলা, আমি বিলাপ কৰিলো কিন্তু তোমালোকে হিয়া নুভুকুৱালা, সেইবিলাক এই ল'ৰাবিলাকৰ নিচিনা। কিয়নো জোহনে আহি ভোজন পান নকৰিলে তাতে লোকে কয় সি ভূতে পোৱা, মানুহৰ পুত্ৰ আহি ভোজন পান কৰিলে তাতে লোকে কয় চোৱা ই খাৱৈ আৰু মদপী, কৰ্তুলা আৰু পাপীবোৰৰ বন্ধু। কিন্তু জ্ঞান নিজ কৰ্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।
তেতিয়া যিবোৰ নগৰত তেওঁ অধিকভাগ পৰাক্ৰম কাৰ্য কৰিছিল তাৰ নিবাসীবিলাকে মন পালতন নকৰা হেতুকে তেওঁ সেইবোৰ নগৰক গৰিহণা দিবলৈ ধৰিলে,
হাই হাই কৰাচিন, হাই হাই বৈচৈদা, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হল সেইবোৰ কাৰ্য তুৰ আৰু চিদুন নগৰত কৰা হোৱা হলে তাৰ নিবাসীবিলাকে বহুদিনৰ আগেয়ে চট পিন্ধি আৰু ছাইত বহি মন পালতালেহেঁতেন। কিন্তু মই তোমালোকক কওঁ, মহাবিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চিদুনৰ দশা সহিবলৈ লঘু হব। আৰু হে কফৰনাহুম, তুমি স্বৰ্গলৈ তোলা হবানে? নৰকলৈহে নামিবা, কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হল সেইবোৰ কৰ্ম চাদুমত কৰা হোৱা হলে সি আজিলৈকে থাকিলেহেঁতেন। কিন্তু মই তোমালোকক কওঁ, মহাবিচাৰৰ দিনা তোমাৰ দশাতকৈ চাদুমৰ দশা সহিবলৈ লঘু হব।
সেই সময়ত যীশুৱে মাত লগাই কলে,
হে পিতৃ, স্বৰ্গৰ পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্তৰ লোকৰ পৰা এইবোৰ কথা গোপুত ৰাখি শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ। হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনৰ হোৱাৰ নিমিত্তে তোমাক ধন্যবাদ দিওঁ। মোৰ পিতৃৰ দ্বাৰাই সকলোকে মোক সমৰ্পণ কৰা হৈছে, আৰু পিতৃৰ বাহিৰে কোনেও পুত্ৰক নাজানে, পুত্ৰৰ বাহিৰে পুত্ৰই যিকোনোৰ আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰেও কোনেও পিতৃক নাজানে। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্ৰৰ মানুহ, এই হেতুকে তোমালোকৰ ওপৰত মোৰ জোৱৰি লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা, তাতেই তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা, কিয়নো মোৰ জোৱলি সুসহ্য আৰু ভাৰো লঘু।